Super Hits 93.5 Red FM or Tuesday morning number 1 show Mandy Argom Dubai se aaj morning number 1 show studio ami kotha pati aso amar guest paramedic instructor Dr Arindam Devor hoire so ita doctor apni amak shikabo je keneke eta emergency hetu ami rakhatu je kiman proyojon aaj kali ar tat ki ki thakibo lage
ei back to rakha kyo proyojonim mu koyeso suppose jodi jukorni diye building bhangar sambhabona dekhise ar apni doribo pare ba apni safe ground ki loi jabo ami ki koru torch eta lo mobile lo so ami jodi eta bag eta agortiya ke bonai rakhi
bonai thoyu
ব্যাগত কিছুমান এসেনশিয়াল বা জরুরি বস্তু আমি রাখব পারি সো মই কম কি ব্যাগটোত কি কি রাখব পারে নরমাল আপনি এটা বাজার ব্যাগও কিনব পারে বা এটা হ্যান্ডব্যাগ কিনব পারে ফার্স্ট ইজ এ ব্যাটারি অপারেটেড টর্চ নট রিচার্জেবল যদি আপনি ধরক এদিন দুদিন লাইট নাই তেতিয়া আপনি স্টাক আউট হয়ে যাবেন সেখানে ব্যাটারি অপারেটেড টর্চ পানির বটল এটা রাখব এসেনশিয়াল মেডিসিন সব রাখব ফার্স্ট এড কিট এটা রাখব ডেটল হোক বা ভিটাডিন হোক সলিউশন অলপ কটন হোক ব্যান্ডেজ হোক অলপ বা রোল ব্যান্ডেজ হোক ক্র্যাপ ব্যান্ডেজ হোক অলপ ফার্স্ট এড কিট এটা রাখব সৰু প্যাকেট এটা যেনেকে গাড়ীত আমি রাখো ফার্স্ট এড কিট এনেকে ব্যাগত ফার্স্ট এড কিট রাখব যদি কারো সৰু বাচ্চা আছে বেবি ফুড অলপমান ৰাখি ল'ব আৰু যদি এল্ডাৰলি ডায়েবেটিক থাকিব পাৰে হাইপাৰটেনশ্যন থাকিব পাৰে এসেনশিয়াল মেডিচিনছ আমি যিটো কওঁ ডায়েবেটিছৰ কাৰণে প্ৰেছাৰৰ কাৰণে এইখিনি মেডিচিনছখিনি এটলিষ্ট 4-5 ডেইজ 4-5 দিনৰ ষ্টক এটা আপুনি সেই বেগটোত ৰাখিব পাৰে ঠিক আছে যেতিয়া আপুনি অলপমান পইচা ৰাখিব পাৰে সেই বেগটোত যদি দৰকাৰ আপুনি 4-5 দিন আপুনি ষ্টাক আউট হৈ আছে বা একো ছাপ্লাইজ নাই তেতিয়া আপুনি সেইখিনি পইচা দিও এটলিষ্ট আপুনি কিনি কিবা বস্তু কিনিব পাৰিব অলপমান ড্ৰাই ফ্ৰুটছ ৰাখিব পাৰে যিখিনি বস্তু বেয়া নহয় এটলিষ্ট 4-5 ডেইজৰ কাৰণে আপুনি ছাৰ্ভাইভ কৰিব পাৰে সেইকাৰণে পানীৰ বটল বেটাৰী অপাৰেটেড টৰ্চ লাইট এসেনশিয়াল মেডিচিন সৰু কটাৰী এটা ৰাখিব পাৰে সেইটো পিছত দৰকাৰ হ'ব পাৰে যদি আপুনি বাহিৰত ফচি আছে আৰু অলপ খোৱা বস্তু থাকিব লাগে আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ বেটাৰী অপাৰেটেড ট্ৰানজিষ্টাৰ মানে ৰেডিঅ' আজিকালি কি হৈছে আমি ৰেডিঅ' মোবাইলত শুনো কিন্তু আগতে আমাৰ দেউতাই শুনিছিলে আমাৰ ককাই শুনিছিলে চবক বহুত আগতে আমি দেখিছিলোঁ কিন্তু ৰেডিঅ' এতিয়াও বজাৰত কিনিব পাৰে মই চবক ৰিকুৱেষ্ট কৰিছোঁ বেটাৰী অপাৰেটেড ট্ৰানজিষ্টাৰ কিনিবলৈ কিয় কাৰণে মই কৈ আছোঁ যেতিয়া ডাঙৰ জোকৰণি দিয়ে আপুনি দেখিছে ৰিচেণ্টলি লাইট কাট হৈ গৈছে লাইট নাথাকিব পাৰে তাতে মোবাইল টাৱাৰ্চ নাথাকিব পাৰে ছিগনেল নাথাকিব পাৰে আপুনি যদি বাহিৰত ফচি আছে ক'ৰ পৰা হেল্প আহি আছে গভৰ্ণমেণ্টে কি কৰিছে আপুনি গম নাপাব তেতিয়া যদি আপোনাৰ ওচৰত এখন ৰেডিঅ' থাকে বেটাৰী অপাৰেটেড গভৰ্ণমেণ্টে আপোনাক কি কৰিব লাগে সেইখিনি টেলিকাষ্ট কৰিব তেতিয়া আপুনি সেইখিনি শুনিব পাৰে কি হেল্প আহি আছে বা ৰেস্কিউ কৰি আছে বা গভৰ্ণমেণ্টে আপোনাৰ পৰা সেইটো ক'ব কি কৰিব লাগিব আপুনি কি কৰিব লাগে আপুনি কোনো গম নাপায় সেইটো সময় বহিব লাগিব ক'ৰবাত যাব লাগিব সেইকাৰণে সেইখিনি ইম্পৰ্টেণ্ট মেছেজেছখিনি আপুনি তেতিয়া ৰেডিঅ'ত শুনিব পাৰে সেইকাৰণে বেটাৰী অপাৰেটেড ট্ৰানজিষ্টাৰ তাতে ৰাখিব পাৰে আৰু যেতিয়া ভোজুকৰণি এনেকে দিয়ে এটলিষ্ট সেই বেগখন লৈ আপুনি দৌৰিব পাৰে সো দেট আপোনাৰ ওচৰত কিবা এটা বস্তু আছে আপুনি যাতে 4-5 দিনলৈকে ছাৰ্ভাইভ কৰিব পাৰে কাৰণ ডাঙৰ ভূমিকম্প যদি হয় হেল্প আহিবলৈও আপোনাৰ ওচৰত অলপ টাইম
লাগিব
সেইখিনি টাইম আপুনি ছাৰ্ভাইভ কৰিব লাগিব
ঠিক আছে আৰু ডক্টৰ এই যে আপুনি ভ্যালুয়েবল ইনফৰমেশ্যন খিনি দিলে আৰু এই যে কিটটোৰ বিষয়ে আমাক শিকালে তাৰ বাবে এইখিনিতে আমি আপোনাক অশেষ ধন্যবাদ দিছো থেংক ইউ সো ভেৰি মাছ এইখিনি কথা যে আমাক আপুনি জনালে আগলৈও আপোনাক মাতি থাকিম ষ্টুডিঅ'লৈ সো থেংক ইউ সো মাছ ফৰ গিভিং ইউ প্ৰিচিয়াছ টাইম
থেংক ইউ মেণ্ডি থেংক ইউ অন ইয়ৰ শ্ব'
মাই প্লেজাৰ আৰু এয়া আছিলে আজি আমাৰ সৈতে আমাৰ আজিৰ গেষ্ট পেৰামেডিক ইনষ্ট্ৰাক্টৰ ডক্টৰ অৰিন্দম দেৱ আম শ্ব' আপুনি মন কৰিছে কি কি বস্তু আপুনি থ'ব লাগিব আপোনাৰ সেই ছেফটি কিটটোত গতিকে বনাই থৈ দিয়ক বিকজ কয় নহয় প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ ৰাইট এতিয়া ইয়াৰ লগে লগে আমি আগবাঢ়ো আজি আমাৰ লাষ্ট অভাৰলৈ আৰু ডক্টৰক মই আগবঢ়াই থৈ আহোঁ মানে কিন্তু প্লে কৰিছোঁ আপোনাৰ কাৰণে এটা বঢ়িয়া ট্ৰেক আহি আছে আৰ ৰাজকুমাৰ মুভিখনৰ পৰা আপুনি এনজয় কৰক 93.5 ৰেড এফ এম বজাতে ৰহক